সুপার হিট 93.5 রেড এফএম মনোবী আৰু আজি আপুনি শুনি আছে মোৰ সৈতে মৰ্নিং নাম্বাৰ ওৱান আৰু এইখিনিতে আহক দিদি এবাৰ ৱাট লাগ গৈ
হেল্ল' ভাই চাহ কিয় হোৱা
ৱাট লাগ গৈ
কৈছো আপোনাক কেয়াৰফুলি শুনিব এইষাৰ কথা যে ডিমাণ্ডিং বছ মে বি হাৰ্মফুল ফৰ ইয়াৰ হেল্থ যদি আপুনি ভাবি আছে যে আপোনাৰ বছ হ'ল অভাৰ ডিমাণ্ডিং আৰু সদায় ডেৰেক কৰে আৰু সদায় আপোনাক পুছ কৰে এক্সট্ৰা হাৰ্ড টু মিট দ্য ডেড লাইনছ তেনেধৰণৰ পৰিৱেশ একচুৱেলি আপোনাৰ হেল্থৰ কাৰণে বেয়া কৈ দিয়ক আপোনাৰ বছক নহ'লে
আপোনাৰ
93.5 ৰেড এফ এম বজাতে ৰহক।